মাৰ্কে লিখা শুভবাৰ্তা 16 অধ্যায়। তাৰ পাছত বিশ্ৰামবাৰ শেষ হোৱাত মগদলিনী মৰিয়ম, জাকুবৰ মাতৃ মৰিয়ম আৰু চালুমিয়ে আহি যীশুৰ গাত সানিবলৈ সুগন্ধি দ্ৰব্য কিনিলে। আৰু সপ্তাহৰ প্ৰথম দিনা অতি ৰাতিপুৱা সূৰ্যোদয় হওঁতেই তেওঁলোকে মৈদামলৈ গ'ল। তেওঁলোকে নিজৰ মাজত কোৱা কুই কৰি ক'লে, মৈদামৰ প্ৰৱেশদ্বাৰত থকা শিলটো কোনে আমাৰ বাবে বগৰাই দিব, কিয়নো সেই শিলচটা অতি ডাঙৰ আছিল। এনেতে চকু তুলি চাওঁতে তেওঁলোকে দেখিলে যে শিলচটা বগৰাই থোৱা আছে। তেওঁলোকে তেতিয়া মৈদামৰ ভিতৰলৈ সোমাই গ'ল আৰু বগা কাপোৰ পিন্ধা ডেকা এজনক সোঁফালে বহি থকা দেখিলে। তাতে তেওঁলোক অতি আচৰিত হ'ল, কিন্তু তেওঁলোকক ক'লে, তোমালোকে ভয় নকৰিবা, তোমালোকে ক্ৰুচত হত হোৱা নাচৰীয়া যীশুক বিচাৰিছা, তেওঁ উঠিল, তেওঁ ইয়াত নাই, চোৱা এয়ে তেওঁক শুৱাই থোৱা ঠাই। কিন্তু তোমালোকে গৈ তেওঁৰ আন শিষ্যসকলৰ লগতে পিতৰক কোৱাগৈ যে তেওঁ তোমালোকৰ আগেই গালিল প্ৰদেশলৈ যাব আৰু তাতে তেওঁ যেনেকৈ তোমালোকক কৈছিল তেনেকৈ তোমালোকে তেওঁক দেখা পাবা। তেতিয়া তেওঁলোকে মৈদামৰ পৰা ওলাই পলাল, কিয়নো সেই সময়ত তেওঁলোক সঁচাকৈ কম্পন আৰু বিস্ময়ত আছিল। তেওঁলোকে কোনো ব্যক্তিক নকলে, কিয়নো তেওঁলোকে অতি ভয় খাইছিল। যীশুৰ পুনৰুত্থান, শিষ্যসকলক দৰ্শন দিয়া আৰু শেষ আজ্ঞা। সপ্তাহৰ প্ৰথম দিনৰ ৰাতিপুৱা যীশু পুনৰুত্থিত হোৱাৰ পাছত যিগৰাকীৰ পৰা তেওঁ 7টা ভূত হেৰাইছিল, সেই মগদলিনী মৰিয়মক তেওঁ প্ৰথমতে দেখা দিলে। তেতিয়া তেওঁ গৈ সুখ আৰু কৰ্ণন কৰি থকা যীশুৰ পূৰ্বৰ সংগীসকলক বাৰ্তা দিলে। তেতিয়া তেওঁলোকে যীশু যে জীয়াই উঠিল আৰু মগদলিনী মৰিয়মক যে দৰ্শন দিলে সেই কথা তেওঁলোকে শুনিলে, কিন্তু বিশ্বাস নকৰিলে। এই সকলো ঘটনা ঘটাৰ পাছত যীশুৱে অন্য দুজন লোকক গাঁৱলৈ যাত্ৰা কৰি থাকোঁতে তেওঁ অন্য ৰূপ ধৰি তেওঁলোকক দেখা দিলে। তাতে তেওঁলোকে গৈ অন্য শিষ্যসকলক সংবাদ দিলে, কিন্তু তেওঁলোকে সেই কথা বিশ্বাস নকৰিলে। পাছত 11জনে ভোজনত বহি থাকোঁতে যীশুৱে তেওঁলোকক দেখা দিলে আৰু তেওঁৰ উত্থানৰ পাছত তেওঁক দেখা পোৱাসকলক বিশ্বাস নকৰাৰ কাৰণে তেওঁলোকৰ অবিশ্বাস আৰু কঠিন মনক গৰিহণা কৰিলে। আৰু যীশুৱে তেওঁলোকক ক'লে, তোমালোকে জগতৰ সকলো ঠাইলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা, যাতে যিজনে বিশ্বাস কৰি বাপ্তাইজ হয় তেওঁ পৰিত্ৰাণ পাব, কিন্তু যিজনে অবিশ্বাস কৰে তেওঁক দণ্ডাজ্ঞা কৰা হ'ব। এইবোৰ পৰাক্ৰম কাৰ্যৰ চিন বিশ্বাস কৰাসকলৰ অনুগামী হ'ব। তেওঁলোকে মোৰ নামেৰে ভূত খেদাব, নতুন নতুন ভাষাৰে কথা ক'ব, সাপক হাতেৰে তুলি ল'ব আৰু প্ৰাণনাশক কোনো বস্তু পান কৰিলেও তেওঁলোকৰ একো হানি নহ'ব আৰু নৰিয়া গাত হাত দি তেওঁলোকক সুস্থ কৰিব। এইদৰে তেওঁলোকৰ সৈতে কথা হোৱাৰ পাছত প্ৰভু যীশুক স্বৰ্গলৈ নিয়া হ'ল আৰু তেওঁ ঈশ্বৰৰ সোঁহাতে বহিল। পাছত তেওঁলোকে ওলাই গৈ সকলো ঠাইতে ঘোষণা কৰিব ধৰিলে আৰু প্ৰভুৱে লগে লগে কাৰ্য কৰি সেই অনুগামীসকলৰ পৰাক্ৰম কাৰ্যৰ চিনৰ দ্বাৰাই বাক্য সম্প্ৰসাৰণ কৰিলে। আমেন।